এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। ৰাজ্যত 2021 চনৰ পৰা যোৱা অক্টোবৰ পৰ্যন্ত 32,207 বিদেশী চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 1,416 বহিষ্কাৰ কৰা হৈছে। কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদে সোধা এটা তৰা চিহ্নিত প্ৰশ্নৰ উত্তৰত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্যৰ 267.5 কিলোমিটাৰ আৰু অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ লগত সংলগ্ন হৈ আছে। এই সীমান্তত 228.541 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা হৈছে আৰু বাকী অংশ নদী অঞ্চল হোৱা বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই বুলি শ্ৰীবৰাই উল্লেখ কৰে। তেওঁ কয় যে বেৰ নিৰ্মাণ কৰিবলৈ বাকী থকা অংশৰ অন্তৰ্গত শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰৰ ভাৰতীয় মানুহৰ বসতি থকা 4.35 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী বিজেপিৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই। এই নদীসমূহত সীমান্ত সুৰক্ষা বাহিনী BSFএ সৰ্বাত্মক সংহত সীমান্ত ব্যৱস্থাপনা প্ৰণালী আৰু নৌকা পৰ্যবেক্ষণস্থলী স্থাপন কৰি জলভাগ নিৰীক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত কালি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত শশাংক সমীৰ পৰিচালিত ভাইমন্দা আৰু অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱ সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
গোৱাত অনুষ্ঠিত হৈ থকা ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ আজি ষষ্ঠ দিন। আজি পূৰ্বৰিমত থকা ছবিগৃহ নম্ৰতা দত্তৰ পত্ৰলেখা আৰু শশাংক সমীৰৰ ভাইমন্দা পুনৰ প্ৰদৰ্শন কৰা হ'ব পূৰ্বৰিমৰ দৰ্শকৰ বাবে। ইয়াৰ উপৰিও আটাইতকৈ উল্লেখযোগ্য যিখন ছবিয়ে এইবাৰ কান চলচ্চিত্ৰ উৎসৱত পাম দিয়ৰ বঁটা লাভ কৰিছে, জাফৰ পানাহি পৰিচালিত ইৰাণৰ ছবি ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট। এই ছবিখনৰ 2টা প্ৰদৰ্শন অনুষ্ঠিত হৈছিল, কিন্তু দৰ্শকৰ বিপুল দাবীত আজি পুনৰ সন্ধিয়া 5:30 এই ছবিখনৰ আৰু এটা প্ৰদৰ্শন ৰখা হৈছে। এইবাৰৰ উৎসৱ মুঠ 84খন দেশৰ 270খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব আৰু এই চলচ্চিত্ৰসমূহ বিভিন্ন শিতানত ভাগ কৰা হৈছে।
আজি সংবিধান দিৱস। এই উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি সমগ্ৰ দেশতে 3তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে নো ইয়ৰ কনষ্টিটিউচন বিষয়ক কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্ৰস্তাৱনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসৰি অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অংশ হিচাপে শিৱসাগৰ জিলাতো এই প্ৰক্ৰিয়া অব্যাহত আছে। জিলাখনত 22 নৱেম্বৰত আৰম্ভ কৰা সংশোধনীৰ প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ নিয়োগ কৰা 715গৰাকী BLOয়ে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা বিধানসভাৰ প্ৰায় 6 লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্যৰ সত্যাসত্য নিৰূপণৰ কামত তৎপৰ হৈছে। সমগ্ৰ শিক্ষাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া খণ্ডৰ শিক্ষা খণ্ডৰ উদ্যোগত কালি বুনিয়াদী স্বাক্ষৰতা আৰু সাংখিকতাৰ এখন খণ্ডভিত্তিক প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত 24খন বিদ্যালয়ৰ শিক্ষকসকলে অংশ লয়। বুনিয়াদী স্তৰৰ শিশুসকলৰ শিক্ষণ আৰু শিকণ প্ৰণালীৰ কৌশল সলাই আনন্দদায়ক পৰিৱেশৰ মাজেৰে শিক্ষাৰ জ্ঞান বিলোৱাটো সুনিশ্চিত কৰিবলৈ শিক্ষকসকলৰ মাজত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিচুকীয়া জিলাত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত কালি তিনিচুকীয়া জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত দুৰ্ঘটনা সন্দৰ্ভত ল'বলগীয়া ভৱিষ্যতৰ সাৱধানক লৈও আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।